এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ, আজিৰে পৰা বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা, নগাঁৱত আজি মুখ্যমন্ত্ৰীৰ 25 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন, অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলীতে জনগ্ৰপন্থী নিহত, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে আজি অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 150 ৰাণত জয়লাভ। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত 5 জনক বাক্সা জিলাৰ নিকাচিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গক 100% ন্যায় দিয়া হ'ব আৰু এয়া তেওঁৰ সংকল্প। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়েও তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে চলোৱা তদন্তৰ প্ৰতিবেদন সোনকালে ন্যায়পালিকাই লাভ কৰিব বুলি তেওঁ কয়। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সোনকালে এখন ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। মুখ্যমন্ত্ৰীয়ে যোৱা 15 অক্টোবৰত সংঘটিত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলিও কয়।
আমাৰ লক্ষ্য হ'ল জুবিনে আধৰুৱা যি কাম এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা। আমি প্ৰত্যেক সমষ্টিত 1খনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছো, জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছো। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে, যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছো, আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা, জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল শ্ব মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰিম।
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাক্সাৰ নিকাচিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি 15 অক্টোবৰৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ আঁৰত যদি কোনো দুষ্কৃতিকাৰী জড়িত আছে তেন্তে তেওঁলোকে শাস্তি পাবই বুলি মন্তব্য কৰিছে। এই ঘটনাত কোনো আৰক্ষী বিষয়া জড়িত থাকিলে তেওঁলোকেও শাস্তি পাব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
এই বিষয়টো এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিছে বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমতে গম পাইছো। গতিকে আমি যিহেতু প্ৰত্যক্ষদৰ্শী নহয়, আমি তাত নাই বা গোটেই ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে আমি দেখা নাই, গতিকে কমেণ্ট দিয়াটো যুগুত নহ'ব এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে। আৰক্ষীয়ে যদিহে নীতি বহিৰ্ভূতভাৱে লাঠি চালনা কৰিছে তেওঁ নিশ্চিতভাৱে যি শাস্তি পাব লাগে সেইটো পাব। ঠিক সেইদৰে জুবিন গাৰ্গৰ বিষয়ে নাজানে তেনেকুৱা মানুহ আহি খিল মাৰিছে, তেনেধৰণৰ মানুহো জুবিন অনুৰাগীৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিছে নেকি আমি ভাবোঁ। তদন্তত এইবিলাক কথা স্পষ্ট হৈ আহে আৰু মানুহবিলাকে যাৰ যি শাস্তি পাব লাগে তেনেকুৱা পাই আহে। গতিকে পুলিচ বিষয়াগৰাকীৰ কথাও নকওঁ মই, যিহেতু এইটো তদন্তৰ আওতাত আছে। আৰু এনেধৰণৰ ফ্ৰিঞ্জ এলিমেণ্ট যিবিলাক আছে, যিবিলাকে জুবিন প্ৰেম, আমাৰ মানুহবিলাকৰ আৱেগ, মৰমৰ শ্ৰদ্ধাৰ আঁৰ লৈ এই শিলগুটি দলাই দিয়া, কিবা এটা ভাঙি দিয়া, জ্বলাই দিয়া, এইবিলাকতো অসমৰ বা ভাৰতৰ সংস্কৃতি নহয়। এইবিলাক কৰা মানুহো শাস্তি পাওক।
ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই বুলি অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছে এই তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIৰ দ্বাৰা কৰাব লাগে বুলি দাবী জনাইছে। কালি এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই দাবী জনোৱাৰ লগতে SIT দ্বাৰা হোৱা তদন্তত এটা প্ৰভাৱশালী চক্ৰই বিধি পথালি দিয়াৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্দন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰিব। 30 অক্টোবৰলৈকে প্ৰতিখন জিলাৰ সদৰতে এই ন্যায় যাত্ৰা উলিওৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলক বিজেপিৰ এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আহান জনাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত যাতে ক্ষীপ্ৰ হয় আৰু দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ বাবে দলটোৱে এই ন্যায় যাত্ৰা কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা ভ্ৰমণ কৰি 25 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত নেহৰুবালিত আয়োজন কৰা এখন জনসভাত অংশ লৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 25,000ৰো অধিক অৰ্হতা সম্পন্ন মহিলাক 10,000 টকাকৈ মূলধন প্ৰদান কৰিব। তেওঁ নগাঁও অৱতভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ 5,20,00,000 টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰিব। তদুপৰি 8,73,00,000ৰো অধিক ধন ব্যয় সাপেক্ষ কেইবামহলীয়া নতুন বজাৰ গৃহ আৰু 7,13,00,000ৰো অধিক টকা ব্যয় সাপেক্ষ অত্যাধুনিক ছুইমিং পুল তেওঁ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ মতিৰাম বৰাপথত নৱনিৰ্মিত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয়ো মুকলি কৰিব। 4,27,00,000 টকা ব্যয়েৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত এয়া নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনযোৰা কাৰ্যসূচীৰে নগাঁৱৰ বিভিন্ন কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে ঐতিহ্যমণ্ডিত নেহেৰুবালিত আয়োজন কৰা এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। জিলাখনৰ সামগ্ৰিক বিকাশৰ কাৰ্যসূচী গ্ৰহণ কৰা ৰাজ্য চৰকাৰখনে মহিলা উদ্যোগীকৰণৰ বাবে 25,00,000 টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে 26,585গৰাকী আত্মসহায়ক গোটৰ অৰ্হতাসম্পন্ন মহিলালৈ 10,000কৈ বীজ মূলধন প্ৰদান কৰিব। তদুপৰি নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈকে মুঠ 2 কিলোমিটাৰ পথ পদপথ আৰু ষ্ট্ৰীট লাইট আৰু ৰিফ্লেক্ট পেভমেণ্ট মাৰ্কৰ 8.70 কোটি টকা ব্যয় সাপেক্ষ নতুন বজাৰ, কেইবামহলীয়া বজাৰ গৃহ আৰু মহাত্মা গান্ধী পথৰ 7.13 কোটি টকা ব্যয় সাপেক্ষ অত্যাধুনিক ছুইমিং পুলৰ লগতে চহৰখনৰ মতিয়ামৰা পথৰ 4.27 কোটি টকা ব্যয় সাপেক্ষ স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব।
অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলীত আজি এজন উগ্ৰপন্থী নিহত হয়। আলফা স্বাধীনৰ 7জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ 6 মাইলত হোৱা সংঘৰ্ষত আলফাৰ বঞ্জিত অসম নামৰ কেডাৰজন থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতু কলহালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত ম্যানমাৰ সীমান্তত NSCNKYNৰ শিবিৰত দ্ৰোণেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক ইউং আং নেতৃত্বাধীন NSCNK গোটৰ শীৰ্ষ কামাণ্ডাৰসহ 8জন কেডাৰ নিহত হোৱাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য, যোৱা 16 অক্টোবৰত NSCNK আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। 20 নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰববীক নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিৰ্ধাৰিত মাচুল আদায় দিব লাগিব যদিও পিতৃ মাতৃৰ বছৰেকীয়া উপাৰ্জন 2,00,000 টকা বা তাতোকৈ কম আয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ মাচুল চৰকাৰী নীতি অনুসৰি ৰেহাই দিয়া হ'ব। অহা বছৰৰ প্ৰথম ভাগত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰ সমিতি গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াই অহা 31 অক্টোবৰৰ পূৰ্বে 1খনকৈ সমিতি গঠন কৰিবলৈ সাধাৰণ সভা আহান কৰিব লাগিব। এই সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব। পৰীক্ষাৰ্থীৰ অভিভাৱক, স্থানীয় শিক্ষাবিদ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, আৰক্ষী বিষয়াকে ধৰি কমেও 50জন লোক সভাত উপস্থিত থাকিব লাগিব বুলি নিৰ্দেশনাত কোৱা হৈছে। পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰী কৰিব পাৰিব। উল্লেখযোগ্য যে 1998 চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়াং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে 110টা গড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী বহু পৰিভ্ৰমী চৰাই বাহ লোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। উদ্যানখনত 2022 চনত কৰা পিয়ল অনুসৰি 22টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 27টা প্ৰজাতিৰ সৰীসৃপ, 9টা উভচৰ প্ৰজাতিৰ প্ৰাণী, 41বিধ মাছ আৰু 375টা প্ৰজাতিৰ চৰাই আছে। অসমত টেলিভিছন সংবাদ প্ৰচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। 1985 চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা 25 অক্টোবৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বোত যোৱা নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্ৰিকাই পাকিস্তানক 150 ৰাণত পৰাস্ত কৰে। বৰ্ষা বিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 40 অভাৰত 9টা উইকেট হেৰুৱাই 312 ৰাণ সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰী জেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৰা ৱলভাৰ্ডছৰ 90 ৰাণৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। দলটোৰ হৈ সুনীল উছে 61 ৰাণ আৰু মেৰী জেন কেপে 64 ৰাণৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় নিশ্চিত হয়। 6খন খেলৰ পৰা দক্ষিণ আফ্ৰিকা এতিয়ালৈকে 10 পইণ্ট অৰ্জন কৰিছে। বাহৰেইনৰ ৰাজধানী মানামাত আজিৰে পৰা 31 অক্টোবৰলৈ 3য় এছিয়ান ইউথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাই ভাৰতীয় এথলেটিকছ দলত স্থান লাভ কৰিছে। 14-17 বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাত বিশ্বৰ 45খন দেশৰ 2000 খেলুৱৈয়ে 21বিধ খেলত অংশ ল'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্জত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্জত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰিয়ে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ভাৰত ম্যানমাৰ সীমান্তত NSCN কেৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোন আক্ৰমণৰ বাতৰি শীৰ্ষ কমাণ্ডাৰসহ 8জন নগা বিদ্ৰোহী নিহত শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়তে নিষ্পত্তি নোহোৱাকৈ থকা 58,034 গোচৰৰ বিষয়ে দৈনিক কাকতৰ শিৰোনাম 6 লক্ষাধিক গোচৰেৰে ভাৰাক্ৰান্ত ৰাজ্যৰ আদালত। দি আছাম ট্ৰিবিউন কাকতে বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে সাংবাদিকসকলক দোষাৰোপ কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ 2জন সদস্য ছিংগাপুৰত এটা 5জনীয়া আৰক্ষী বাহিনীৰ দলৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। ম্যানমাৰ সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে জনজাতিকৰণৰ দাবীত অসমৰ 6টা জনগোষ্ঠীয়ে আন্দোলন চলাই থকাৰ সময়তে চুতীয়া আৰু আচ্ছা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী তোলাৰ বিষয়ে এটাৰ পাছত আনটো জনগোষ্ঠীৰ আন্দোলন ঘোষণা শীৰ্ষক বাতৰি প্ৰকাশ কৰিছে। দিল্লীৰ আকাশত বিষ বাষ্পৰ আচ্ছাদন শিৰোনামেৰে দীপাৱলীৰ সময়ত ৰাজধানী চহৰত প্ৰদূষণ অত্যাধিক মাত্ৰাত বৃদ্ধি পোৱাৰ বিষয়ে নিয়মীয়া বাৰ্তা কাকতে বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ সংগীতা শৰ্মা। কাৰ্বি আংলং জিলাৰ ডকমকাৰ হাবিৰাং ৰংফাং সোঁৱৰণি খেলপথাৰত কাইলৈৰ পৰা স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত শিশুকে ধৰি 18 বছৰ অনুৰ্ধ কিশোৰ কিশোৰীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। ডিফুস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কক্ষত আয়োজিত সংবাদমেলত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাবান তেৰংপিয়ে এই কথা প্ৰকাশ কৰে। ইফালে তামোলপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজি মেগা স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। তামোলপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিতেশ চন্দ্ৰ কাকতীয়ে কালি বিয়লি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তামোলপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি পুৱা 9:30 বজাৰ পৰা বিধানসভা সমষ্টিভিত্তিক এই স্বাস্থ্যমেলা আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাই দিছে। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নগাঁৱত আজি মুখ্যমন্ত্ৰীৰ 25 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন। অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলীত 1জন উগ্ৰপন্থী নিহত। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে আজি অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ। আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 150 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।